এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল কেৰালাৰ ৱায়নাডত নিষ্ফলনত মৃত্যু হোৱা লোকৰ সংখ্যা 197 বৃদ্ধি পাইছে। সেনাবাহিনী তথা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে অন্যান্য সংস্থাসমূহে যুটীয়াভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। দেশৰ জাতিৰ লোকপিয়লৰ দাবীৰে বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে দক্ষতা নিৰ্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে দেশৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰী কৰা প্ৰচেষ্টাৰ শলাগ লৈছে। লক্ষণ কৃষকস্বাস্থ্য বিলাস সিং কাটৰিয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ কুমাৰ গাহবাৰে আজি ক্ৰমে মণিপুৰ পঞ্জাৱ আৰু ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে আৰু পেৰিছ অলিম্পিকৰ আজি পঞ্চম দিনা ভাৰতীয় বক্সাৰ আৰ্চাৰ শ্বুটাৰ আৰু ছাত্ৰসকলৰ নিজ নিজ শাখাত খেলত অৱতীৰ্ণ হ'ব। কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 197 বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত 184 জন লোকক বিভিন্ন হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। জিলাখনৰ মুণ্ডাক্কাই অঞ্চলৰ পৰা উদ্ধাৰকাৰী দলে আজি আৰু বহুকেইটা মৃতদেহ উদ্ধাৰ কৰিছে। আনহাতে ধবংসাৱশেষৰ মাজত বহু মৃতদেহ পোত খাই থকাৰ সন্দেহ কৰা হৈছে। বোকাত পোত খাই থকা মৃতদেহ উদ্ধাৰৰ বাবে আৰক্ষী স্নিফাৰ দল নিয়োগ কৰা হৈছে। অঞ্চলটোত প্ৰতিৰক্ষা নিৰাপত্তা শস্য কেন্দ্ৰৰ 4টা সাহায্য দল আৰু আঞ্চলিক সেনা বেটেলিয়ন নিয়োগ কৰা হৈছে। ইপিনে মালপ্পুৰম জিলাৰ চালিয়াৰ নদীৰ পৰাও বহুকেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনত কালিৰ ভয়াৱহ ভূমিস্খলনত নদীৰ পানীয়ে এই মৃতদেহসমূহ উটুৱাই লৈ যায়। ভূমিস্খলনত প্ৰায় 200 জন লোক এতিয়াও সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে যদিও এই সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেনা, নৌসেনা, বায়ুসেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা অন্যান্য সংস্থাসমূহে যুটীয়াভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে কালি নিশালৈকে 70টা মৃতদেহৰ লগতে প্ৰায় 1000 লোকক উদ্ধাৰ কৰা হৈছে। ৱায়নাডত স্থাপন কৰা 45টা সাহায্য শিবিৰত 3069 জন লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান কালি নিশা জিলাখনত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে NDRF আৰু সেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ লগতে কালাপেট্টাত থকা সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰে। কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু গোৱাৰ ৰাজ্যপাল PS শ্ৰীধৰণ পিল্লাইয়ে আজি ৱায়নাডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ মালাপ্পুৰম, কোঝিকল, ৱায়নাড, কুন্নুৰ আৰু কাছাৰগড়ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বিভাগীয় কৰ্তৃপক্ষ তিৰুৱনন্তপুৰম আৰু কোল্লামৰ বাহিৰে 12খন জিলাৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে। দেশত জাতিৰ লোকপিয়লৰ দাবীৰে বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সদস্যসকলে বিষয়টো সদনত উত্থাপন কৰাৰ চেষ্টা চলায়। পাছত কংগ্ৰেছ, DMK, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকলে সদনৰ মজিয়াত তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদৰত সদস্যসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাই যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষই প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰে। তেওঁ কয় যে পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কাৰ্যসূচীত ব্যাঘাত জন্মটো উচিত নহয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত বিৰোধী পক্ষৰ ব্যৱহাৰৰ বাবে সমালোচনা কৰে। তেওঁ কংগ্ৰেছক সেনাবাহিনীৰ বিৰুদ্ধে মন্তব্য কৰি দেশক দুৰ্বল কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে। শ্ৰীৰিজিজুৱে লগতে কংগ্ৰেছে দেশত হিংসাক উচতনি দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে। হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাৰ বাবে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে দক্ষতা নিৰ্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে দেশৰ সংস্কৃতি আৰু ঐতিহ্যক সংৰক্ষণৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ শলাগ লয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশেখাৱতে কয় যে ভাৰতত বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত কৰাটো হৈছে G20ৰ অধ্যক্ষতাৰ পাছত ভাৰতৰ সামৰ্থ্য বৃদ্ধি প্ৰদৰ্শন কৰাৰ এটা উদাহৰণ। উল্লেখযোগ্য যে 21 জুলাইত আৰম্ভ হোৱা এই সমিতিৰ বৈঠকৰ আজি অন্ত পৰিব। শ্ৰীশেখাৱতে লগতে উল্লেখ কৰে যে চৰকাৰে যিমান সম্ভৱ বহুকেইটা ভাৰতীয় স্থানক ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিগত 10 বছৰত ঐতিহ্যৰ তালিকাত 13খন ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশত প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ বিষয়টো আলোকপাত কৰি শ্ৰীশেখাৱতে কয় যে অসমত ছশ বছৰ ধৰি ৰাজত্ব কৰা টাই আহোমৰ সমাধিক্ষেত্ৰ চৰাইদেউৰ মৈদামসমূহ এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ভাৰতীয় সম্ভাব্য ঐতিহ্য তালিকাত আৰু 53খন ক্ষেত্ৰৰ নাম প্ৰস্তাৱ কৰিছে বুলিও প্ৰকাশ কৰে। লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি মণিপুৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। ইম্ফলৰ ৰাজভৱনত আজি পুৱা শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি কেবিনেট মন্ত্ৰী, বিধায়ক, আৰক্ষী আৰু অসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে। ইফালে অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি পঞ্জাৱৰ ৰাজভৱনত পঞ্জাৱ আৰু চণ্ডীগড়ৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগুৱে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শ্ৰীকাটাৰীয়া হৈছে পঞ্জাৱৰ 30 সংখ্যক ৰাজ্যপাল। শপত গ্ৰহণ অনুষ্ঠানত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, মন্ত্ৰী, বিধায়ককে ধৰি পঞ্জাৱ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ কুমাৰ গংগৱাৰে আজি ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। ৰাঁচীৰ ৰাজভৱনত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সুজিত নাৰায়ণ প্ৰসাদে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য সচিব তথা 1983 বেচৰ ভাৰতীয় প্ৰশাসনিক বিষয়া প্ৰীতি চুদানক নিযুক্তি দিয়া হৈছে। 1 আগষ্টৰ পৰা দায়িত্ব গ্ৰহণ কৰিবলগীয়া শ্ৰীচুদানৰ নিযুক্তিত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনাইছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে পদত্যাগ কৰা ডাঃ মনোজ সোণীৰ স্থানত শ্ৰীচুদানে দায়িত্বভাৰ গ্ৰহণ কৰিব। হামাছৰ ৰাজনৈতিক মুৰববী ইছমাইল হানিয়েহক তেহৰাণত হত্যা কৰা হৈছে। ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কপছে চমুকৈ IRGC-এ আজি এটা বিবৃতিযোগে প্ৰকাশ কৰে যে কালি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে নিজ বাসগৃহত তেওঁৰ এজন দেহৰক্ষীৰ সৈতে হত্যা কৰা হয়। পেৰিছ অলিম্পিকৰ আজি 5ম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু ছাত্ৰাসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ'ব। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বক্সাৰ লাভলিনা বৰগোহাঁয়ে নৰৱেৰ সুনিভা হফষ্টাডৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে এইবাৰৰ অলিম্পিকত নিজৰ অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি 3:50 আৰম্ভ হ'ব। বেডমিণ্টনত মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ইষ্টনিয়াৰ ক্ৰিষ্টিন কিউবাৰ বিৰুদ্ধে খেলি আছে। আনহাতে পুৰুষৰ ছিংগলছত লক্ষ্য সেন ইণ্ডোনেছিয়াৰ জনাতন ক্ৰিষ্টিৰ সন্মুখীন হোৱাৰ বিপৰীতে এইচ এছ প্ৰণয়ে ভিয়েটনামৰ ডিউক ফেটলেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্বুটিঙৰ 50 মিটাৰ ৰাইফলৰ 3 পজিচন শিতানৰ যোগ্যতা নিৰূপণ খেল আৰম্ভ হৈছে। ঐশ্বৰী প্ৰতাপ সিং টোমাৰ আৰু স্বপ্নীল কৌশল এই পৰ্যায়ৰ যুগত অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ট্ৰেপ শ্বুটিঙত শ্ৰেয়াশ্ৰী সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ'ব। আনহাতে অনুজ আগৰৱালে অস্ত্ৰচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানত ভাগ ল'ব। সূৰ্য আকুলাই টেবুল টেনিছৰ এখন খেলত ছিংগাপুৰৰ শ্ৰিয়াং জাঙৰ সন্মুখীন হ'ব। আৰ্চাৰীত তৰুণদীপ ৰায় আৰু দীপিকা কুমাৰীয়ে ক্ৰমে পুৰুষ আৰু মহিলাৰ এলিমিনেশ্যন ৰাউণ্ডত দেশক প্ৰতিনিধিত্ব কৰিব। ভাৰতে এইবাৰৰ অলিম্পিকত বৰ্তমানলৈকে 2টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 1 বৃদ্ধি পাইছে। সেনাবাহিনী তথা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ I'm going to go to the hospital.